কিবা লাউরা মাক সুদাইতা ফোন করিম বলি কয়, কিয় ফোন করা নাই রাতি?
এতিয়া মই আপোনাক ফোন কৰিম বুলি কৈছিলো।
কিয়া কেলা ঠিক হয়ে পালেন নাই? তো চাকরি গেলা 2 ঘন্টায় রাতিপুৱা গেলা 10টাৰ পৰা 12টালৈ থাকা, তারপরে ঘরে পিছা শুই থাকা গেলা?
নাই নাই নাই, এইকেইদিন অলপ লোড টো দি দিছে আপোনাক ওপৰৰ পৰা
পালৰ কেলা
এখে পাল মৰাৰ কাৰণে লোড দি দিছে মোক।
মুখত কি ভৰাই আছ?
মুখত আপোনাৰ এই ঠোঁটৰ ওপৰত ভৰাই থোৱা পালিটো ভৰাই দিছো।
আৰু ক, ই গৈ পালে নাই?
পালে পালে, ভিডিঅ' কল এটা মাৰকচোন।
নাই ভিডিঅ' কল নামাৰো। শুন, হেৰি এইটো কি, মই হেৰিয়ে তোক পইচা দিছে নাই?
শুনে,
মই যে 1000 টকা দিব লৈছিলো যে তাক।
দিলে দিলে দিলে, সেইটো পইচাই মই মাধুৰ্যক ট্ৰান্সফাৰ কৰাই পেলাই বস্তুটো অনোৱালো আকৌ।
মই মাধুৰ্যক 1500 টকা দি দিছো ইয়াৰ পৰা। গতিকে সি খুচ
ঠিকে ঠিকে,
তই নুসুধিবি কিন্তু তাক।
নোখোজো, কেলে খুজিম বাৰু?
নুসুধিবিও?
নুসুধো নুসুধো।
এইবিলাক সব আত্মা কাৰ হয় কেলা? কণিকা তাকে ভাবি থাক কেলা। আৰু যদি নাভাব লাউৰা, নিজকে যদি আদৰি দেখা কেলা, চবকে কাটিম মাক চুদে।
বৰ্তা হব বা আমাক নালাগে কাটিব, কিন্তু উৎপতীয়া খিনি এতিয়া উৎপাত বেছি বাঢ়ি বাঢ়ি গৈছে, উৎপাত দিয়ক অলপ।
দিম, চিন্তা নকৰ।
লাগে বস্তু আপোনাক, সেইকাৰণে পঞ্চায়ত দিছো শিৱৰাতিৰ আগে আগে।
যা এতিয়া আমো দে,
তাণ্ডৱ দিয়ক, মইতো আমো দিম, আপুনি তাণ্ডৱ দিয়ক।
মই তাণ্ডৱ এনেকে আস্তে আস্তে হয়, এখন যদি থিয়েটাৰত যাওঁ, থিয়েটাৰ লগে লগে থিয়েটাৰখন আনাব নেকি, তাৰ আগতে গান বজাব, হেৰি কৰিব, এইবিলাক চাই থাক কেলা লাউৰা কেলা মা।
দুবছৰমান আগত পিকআপটো ভাল লৈ আছিলে, এতিয়া পিকআপটো কম কম,
এইটো উঠিব নামিব পৰি যাকে যাকে কেলা। মোৰ বাৰীটো মাজতে উঠি যায়, মাজতে কমি যায়, তাৰপিছত আকৌ উঠি যায়, আকৌ কমি যায়। আজি 11-12 বছৰৰ পৰা কাৰা বাৰী কেলা ওচৰত কাৰো সোমোৱাই নাই। সোমাইছো নেকি? নামটো কাৰ? উৰ্ধলিংগায়া, উৰ্ধলিংগায়া,
সেইটো নাম আপোনাৰ নাম।
তেতিয়াহলে 1008টা নামটো গুটিটো শুনিবিচোন, তাৰ পিছত দেখি উৰ্ধলিংগায়া নমঃ, মানে মোৰ বাড়ীটো ওপৰলৈ ওপৰলৈ খাৰা হৈ থাকে কেলা লাউৰা। যি মাইকীয়ে তাকে চুলি থৈ দিম ভাল। এইটো ৰেকৰ্ডিং কৰিছো কেলা, পাব্লিছ কৰি দিম ভাল লাউৰা।
উৎপাত কৰক, তাণ্ডৱ দিয়ক সোনকালে।
যা থ,
ঠিক আছে।